Red FM Love Story. Love Story. RJ Pahir Huide. Super Hits 93.5 Red FM ot khomo hogol weekend special show Red FM Love Story. আৰু এটা নতুন লাভ ষ্টৰি লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে নলবাৰীৰ পৰা ৰিহানে, আৰু তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে আধৰুৱা এটি প্ৰণয়ে। চাওক আজি শুনো ৰিহানৰ ষ্টৰী। নমস্কাৰ পাহিবা, মোৰ নাম ৰিহান আৰু ঘৰ নলবাৰী। চিঠি লিখাৰ অভ্যাস যে ইমান নাই, তথাপিও এটা সামান্য প্ৰয়াস। এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত। আগৰ প্ৰিয়সীক পাহৰিবলৈ নিজকে বহুত অনলাইন এপছত ব্যস্ত ৰাখিছিলোঁ, আৰু সেয়া মোৰ সফল প্ৰয়াস আছিল সৌভাগ্যক্ৰমে। আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ যে তাইয়ে মোৰ প্ৰথম আৰু অন্তিম প্ৰেম। যি কি নহওক, তাৰ ভিতৰত এটা এপ আছিল ষ্ট্ৰীম মেকাৰ, যিটো মই এদিন এটা ফেচবুক এডত পাইছিলোঁ। বহুতো নজনা কিন্তু নিজৰ ওচৰৰ মানুহ লগ পালোঁ তাত। তাৰ ভিতৰত অন্যতম আছিলে মোৰ বেষ্ট এণ্ড বেষ্টেষ্ট ফ্ৰেণ্ড ৰিয়া। পেছাত তাই এজনী ডক্টৰ, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেক্টিচ কৰি আছে। ক'বলৈ গ'লে তাই এজনী খুব খোলা মনৰ ছোৱালী, লগতে খুব উৎপতীয়া স্বভাৱৰ, মনত কোনো পাপ নাথাকে। হাজাৰ দুখতো হাঁহি থকা আছিল মোৰ ৰিয়া। যিকোনো সুখ বা দুখৰ মুহূৰ্তত মই সদায় তাইক পাওঁ, আৰু মাজে মাজে পাহৰি যাওঁ তাই যে এজনী ছোৱালী, কাৰণ আমি দুয়ো যিকোনো কথা শ্বেয়াৰ কৰিব পাৰোঁ বিনা কোনো শংকাই। স্বাভাৱিকতেই আমাৰ কথাবোৰ ভিডিঅ' কলতেই হৈছিলে। তাইৰ বয়ফ্ৰেণ্ডেও মোক চিনি পাইছিল আৰু আমাৰ বন্ধুত্বক সন্মান কৰিছিল, আৰু সেইবাবে নেদেখাজনৰ ওচৰত মই কৃতজ্ঞ। সেইদিনা মোৰ ছিনিয়ৰজনক মাতষাৰ দি অফিচৰ পৰা বিদায় ললোঁ। চহৰৰ মাজেদি তীব্ৰ গতিত বাইক চলাই গৈ আছোঁ। দিনটোত ভীষণ ৱৰ্কলোড পৰাৰ পাছতো সেইদিনা দেখোন মনটো কিবা মুকলি মুকলি লাগি আছিল। ব্যস্ত নগৰীৰ ব্যস্ত ট্ৰাফিকেও মনলৈ কোনো আমনি ভাৱ আনিব পৰা নাছিল। ফ্ৰেছ হৈ উঠি মোৰ ৰুমত সোমালোঁ মায়ে দিয়া চাহকাপ লৈ। এনেতে ৰিয়াৰ ভিডিঅ' কল আহিলে হোৱাটছএপত, আৰু মই ৰিচিভ কৰিলোঁ।
কোৱা,
অ শুনা না, মোৰ নহয় কাইলৈ বিয়াত কোনযোৰ কাপোৰ লওঁনো মই ডিচাইড কৰিব পৰা নাই, প্লিজ হেল্প কৰি দিয়া।
যিহেতু চেপ্টাৰত যে মই একদম বেয়া দেই, তুমি কোনযোৰ কাপোৰ পিন্ধিবা মই কেনেকৈ ডিচাইড কৰিম বাৰু?
আৰে এবাৰতো হেল্প কৰি দিব পাৰা, এনে অলগদ্ধ ফ্ৰেণ্ড পালো, বয়ফ্ৰেণ্ডটো এটা একো ক'ব নোৱাৰে।
হ'ব দিলে, তোমাক এনেকুৱা এটা বয়ফ্ৰেণ্ড, নিকম্মা বয়ফ্ৰেণ্ড এটা চাই দিব লাগিব যিয়ে অকল তোমাৰ কাপোৰ দিনটো চইচ কৰি থাকিব।
বেছি মানে ন তোমালোকৰ গাৰ্লফ্ৰেণ্ড এজনী হ'লে গম পাবা ৰবা।
নালাগে মোক গাৰ্লফ্ৰেণ্ড, আৰু বিশেষকৈ এনেকুৱা গাৰ্লফ্ৰেণ্ড নালাগে যিয়ে মোক একদম কাপোৰ চাই থাকিব দিয়ে।
হৈছে আৰু।
এনেতে কথাৰ মাজতে কোনোবা এজনী ছোৱালী তাইৰ কাষত আহি থিয় দিলে আৰু কিবা মেকআপৰ কথা পাতিবলৈ ধৰিলে। মোক ভাল দেখা হৈছে নে নাই নিজৰ স্ক্ৰীণখন ডাঙৰ কৰি চাবলৈ চেষ্টা কৰিছিলোঁ। হাত দুখন ফনি কৰি মূৰৰ চুলিখিনি ঠিক কৰিবলৈ ধৰিলোঁ। ভাবিলোঁ চাগে কোনোবা ধুনীয়া ছোৱালী এজনী হ'ব। ছোৱালীজনী কেমেৰাৰ ফ্ৰণ্টত অহা নাছিলে। মোৰো তাইক চাবলৈ মনটো খুব উগুল থুগুল লাগিছিল, আৰু ভাগ্যই নিশ্চিতভাৱে মোৰ কথাই শুনিলে। ৰিয়াই তাইক দেখুৱাই দিলে, এইজনী মোৰ কাজিন হয়। মই হাই দিলোঁ আৰু তাইও হাই ক'লে।
হাই।
হাই।
হাই। কেনেকুৱা, ভাল?
ভাল ভাল।
তোমাৰ নাম?
মোৰ ৰিয়া শৰ্মা।
ৰিয়া,
এক মিনিট, ফোন এটা আহিছে দেই।
অ'কে।
বাকী একো কথা কোৱা নহ'ল, সেইখিনিতে তাইৰ ফোনটো ৰিং কৰিছিল, সেইবাবে তাই পাছত কথা পাতিম বুলি গুচি গ'ল। আৰু এয়াই আছিল তাইৰ লগত মোৰ প্ৰথম দেখা আৰু কথোপকথন। আৰু মুখ দেখিলেই গম পায় যে গাম্ভীৰ্যতা থকা ছোৱালী, আৰু লগতে সিমানেই ধুনীয়া। আৰু আৰম্ভণি এয়াই আছিল। জানিব পাৰিছিলোঁ তাই হেনো কেইদিনমান ৰিয়াহঁতৰ ঘৰতে থাকিব বিয়াৰ কাৰণে, আৰু মোৰ ভাল লাগি আহিছিল। কিন্তু কি লাভ, তাইৰ নাম যিয়েই নহওক আমাৰ ধৰ্মটো বেলেগ বেলেগ। আৰু মন আৰু মগজুত মই নিজে হেঙাৰ আছিলোঁ যে এই প্ৰেমৰ যুদ্ধত কেতিয়াও নিজক অৱতৰণ কৰিব নোৱাৰোঁ, কিন্তু ভবামতে সকলোবোৰ নহয়। চ' আজি আমি শুনি গৈ থাকিম ৰিহানৰ লাভ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে, এক সুন্দৰ ষ্টৰী। 93.5 Red FM বজাতে ৰাখো। Red FM Love Story. RJ Pahir Huide. Welcome back and Super Hits 93.5 Red FM on Moza Abunar Huide Pahi. Khuniya Swaji Love Story it. Adhorwa Eti Pranoye. Rihanor Love Story. Agolita likhi se. Dudin man tene koye Riyar video callot taik dekhi thakilo. Aru eta kotha gom palo je taiyo muk notice kori boloi loise. Jodiyo Riya aru moi iman khula asilo, taik ekhini kotha kobo pora nasilo.
আৰু ধৈৰ্যৰ বান্ধ ভাগি এদিনাখন ৰিয়াক মোৰ মনৰ কোঠালিত জোৰেৰে বান্ধি থকা কথাখিনি প্ৰকাশ কৰিলোঁ। ৰিয়াক মই কল কৰিলোঁ।
কি কৰি আছা?
এই আছোঁ, কোৱা।
কথা এটা
কি হৈছে, ইমান ষ্টেমাৰ কৰিছা?
নহয় নহয়, তোমাৰ যে কাজিনজনী সেইদিনা আছিল যে,
পৰি?
অঁ, পৰি পৰি।
অঁ, কি হ'ল?
পৰিৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম নি?
মই একো কবলৈ নাপাওঁতে ৰিয়াই পৰীক মাতি দিলে আৰু ফোনটো তাইক দিলে।
হাই, সৰি, সেইদিনাখন ফোন আহি গ'ল, সেইকাৰণে ভালকে কথা পাতিব নাপালো।
একো নাই, ইটছ অকে।
কি খবৰ?
আছো, তোমাৰ?
আছো আছো। অ', তোমাৰ নামটো কি? মোৰ সেইদিনা সোধাও নহ'ল।
কি, ৰিয়াই কোৱা নাই নেকি?
নাই কোৱা।
মই দেখিব পাৰিছো তাইৰ তৎক্ষণাত ভাৱে মুখখনিৰ সেই উজ্জ্বলতা নোহোৱা হৈ গৈছিল। তথাপিও কওঁ নকওঁকৈ কিছু কথা কৈ সমাপ্ত কৰি আকৌ ৰিয়াক ফোনটো দি দিলে। সেইটোৱে কি বুজালে বাৰু? তাইৰো মোৰ প্ৰতি আকৰ্ষণ আহিছিল নেকি নে অইন কিবা? এনেবোৰ কথাই বহুত বিভ্ৰান্তিত পেলালে মোক। মনত এটা কথাই আমনি কৰি আছিল, তাই চাগে আৰু কথা নাপাতে মোৰ লগত। নাই নাই, শপত খাইছোঁ আৰু প্ৰেমত নপৰোঁ মই। লগালগ মন মগজুৰ পৰা তাইক উলিয়াই পেলোৱাৰ বিফল প্ৰয়াস। ফেচবুকত লাগি গ'লোঁ বিভিন্ন ছোৱালীৰ লগত কথা পাতিবলৈ। লেপটপত ৱেব ছিৰিজবোৰ ডাউনলোড কৰি কৰি চাবলৈ আৰম্ভ কৰিলোঁ আৰু যে বহুত কিবাকিবি কৰি নিজক ব্যস্ত ৰাখিলোঁ। মন আৰু মগজুৰ এক তয়াময়া ৰণ। কল্পনা আৰু দিঠকৰ দুমোজাত নিজকে দিঠকৰ পক্ষত থিয় কৰাইছোঁ। দুদিনলৈ প্ৰিয়াৰ লগতো কণ্টেক্ট কৰা নাই আৰু ব্যস্ত হৈ পৰিলোঁ UPSC চিভিল ছাৰ্ভিচ প্ৰিলিমছ এক্সামৰ বাবে। ছ' নিজৰ ৰিলিজনৰ কথা ডিছক্লোজ কৰাৰ লগালগ অট'মেটিকেলি এটা ডিষ্টেঞ্চ আহি গৈছে পৰি আৰু ৰিহানৰ মাজত। সেয়া যদিও বিচৰা নাছিলে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত দেই হেড টু, বিকজ ৱেন ৰিয়েলিটি হিটছ ইউ, ইট হিটছ ইউ ৰিয়েলি ৰিয়েলি বেড। আৰু সেয়াই হ'ল ৰিহান আৰু পৰীৰ ক্ষেত্ৰত। চাগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। N93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপু হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে। আগলৈ তেওঁ লিখিছে, অইন দিনাৰ দৰে সেইদিনাখনো ব্যস্ততাৰে দিনৰ আৰম্ভণি হ'ল। গধূলি পৰত ঘৰ পালোহি আৰু মনৰ অৱস্থাও ঠিক আগৰ নিচিনা স্বাভাৱিক নাছিল চাগে। তাইৰ অনুপস্থিতিয়ে মোক আমনি কৰিব ল'লে। এনেতে হঠাৎ ৰিয়াৰ মেছেজ আহিল। মুখত হাঁহি বিৰিঙি আহিল। বহুত দিন ৰ'দত শুকাই পানীৰ বাবে কান্দি থকা ঘাঁহনি ডৰাত প্ৰাণ দিবলৈ যেন এজাক বৰষুণ আহিল সেউজীয়াৰে মোৰ পৃথিৱীখন শুৱনি কৰিবলৈ। ৰিয়াই মোৰ মনৰ অৱস্থা ধৰিব পাৰিছিলে আৰু এটা কথা একো নোকোৱাকৈয়ে ৰিয়া যেনেকৈ মোৰ মনৰ কথাবোৰ উপলব্ধি কৰিছিল, সেইবোৰ যেন সঁচাকৈয়ে শলাগিব লাগিব। যেতিয়া ভাগ্য থাকে তেতিয়াহে এনেকুৱা এজনী বান্ধৱী জীৱনলৈ আহে। মই নাজানো মই ৰিয়াৰ বন্ধুৰ যোগ্য হয়নে নহয়, কিন্তু তাই মোৰ যোগ্যৰো ওপৰত। আৰু ৰিয়াই তাইক মাতি আনি ফোনটো তাইক দিলে।
হাই ৰিহান, কি খবৰ?
আছো আৰু ঠিক ঠাক।
কি, দুদিনমান গায়ব হৈ গলা যে, তুমি একদম নোহোৱাই হৈ গলা?
নাই, অলপ প্ৰেছাৰ আছিলে অফিচৰ আৰু মোৰ চিভিল ছাৰ্ভিস প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো।
চিভিল ছাৰ্ভিস? বেলেগ চুকা দেখোন।
বেলেগ চুকা নহয়, এটা মোৰ ছেকেণ্ড এটেম্প হ'লটো।
হলিও দিয়াচোন, এটেম্প কৰিছা যে, মইতো এইবোৰ ভাবিলে কৃষ্ণ, এইবোৰ যে মই পঢ়িবই নোৱাৰো, কিতাপবোৰ দেখিলে মোৰ মূৰটো ঘূৰাই যায়।
আপুনি কি হয় মই জানো, একো
প্ৰিপেয়াৰ হলিও দিয়াচোন, এইবাৰ হৈ যাব ক্লিয়াৰ, আই এম শ্যৰ।
বাৰু, তুমি কলে ভাল লাগিলে, উইচ কৰিলা।
অল দ্য বেষ্ট।
থেংক ইউ। আৰু আমিতো ফ্ৰেণ্ড ন এতিয়া
অফ কোর্স
উই আর গুড ফ্রেন্ডস নাও না
ইয়েস অফ কোর্স
তোমার নাম্বার মই লব পাৰো তেতিয়ালে
অলপ ওয়েট কৰা মই দিম দে নাম্বাৰ
পালো ন লাস্ট ইয়াতে হ'ব হ'ব
নিজৰে লাজ লাগিছিল সে ইমান জলদিনো কোনোবাই নাম্বার খুজেনে কি বুলিবা ভাবিছে তাই নাজানো পাহিবা কিয় এনেকুৱা হ'ল যে ভাল লগা আৰু বেয়া লগাৰ দুমুজাত মোৰ মনটো ভাল লগাৰ ফালে ঢাপলি মেলিলে কথা এটা কিন্তু সঁচা যে ল'ৰা মানুহৰ প্ৰেম হ'বলৈ হ'লে খুব কম সময়ৰ প্ৰয়োজন আৰু অৰ্থহীন যদিও তাইলৈ থকা আকৰ্ষণ প্ৰেমলৈ ৰূপান্তৰিত হ'ল মোৰ প্ৰতিটো কাহিনীৰ মুখ্য চৰিত্ৰ হৈ পৰিছিল তাই মই জানো এই প্ৰেমত প্ৰাপ্তি কোনোফালেই নাই কিন্তু চাগে মই স্বাৰ্থপৰ হৈ গৈছিলোঁ নিজৰ খন্তেকীয়া শান্তিৰ বাবে এনেকৈ কোৱা হয় যে ৱেন এ বয় লাভজ এ গাৰ্ল দ্য হোল ৱৰ্ল্ড নোজ এবাউট দিছ একচেপ্ট দ্য গাৰ্ল লাহে লাহে মোৰ বন্ধুবোৰেও গম পাইছিলে যে মই প্ৰেমত পৰিছোঁ আৰু ছোৱালীজনী মোৰ সহধৰ্মী নাছিল তথাপিও সিহঁতে আশ্বাস দিছিল মোক আগবাঢ়িবলৈ ৱেল কেতিয়াবা এনেকুৱা হয় ন উই আৰ হেল্পলেছ মানে চব জানি বুজিও আমি যেন সেই কামটোৰ পিনেই বা সেই বস্তুটোৰ পিনেই আগুৱাই গৈ থাকোঁ ইটছ লাইক আ বণ্ড ডেট ইউ কেন নট ব্ৰেক অলডো ইউ ন' ডেট বণ্ড ইজ ৰিয়েলি ৰিয়েলি বেড বা একদম আপোনাৰ বাবে ঠিক নহয় বা হয়তো আপোনাক কষ্ট দিব শেষত আপুনি কান্দিব লাগিব বাট ষ্টিল এই খন্তেকীয়া সুখটিৰ কাৰণে যেন আমি চিৰজীৱনৰ দুখখন ল'বলৈ সাজু হয়নে আৰু ঠিক সেইটোৱে হৈছে ৰিহানৰ ক্ষেত্ৰত এই খন্তেকীয়া সুখখিনিৰ বাবে তেওঁ গোটেই জীৱন দুখত থাকিবলৈও সাজু চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 ৰেড এফ এম বজাতে ৰহক
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
Subo Hits 93.5 Red FM and welcome back to the show Red FM Love Story. Aji khuni aso Rihanna's story adhorwa eti pranoy. Agole ta likhise protito dinor protito khondhia uti moromor. Jodi he khondhiat priyojon kakhot thake, he khondhia hoi pore aru rongin moromor aru hepahor. Taeto mur monor apun hoi porisil. Eku nokora koy. Enekoi sampurno ekoptah tai logot formally kotha patilu. Riyar color hujug loi আৰু সেইদিনাখন তাই মাত দিলে
সেয়াই আৰু বুজি পালা সেইখিনিকে ক'বলে মানে আমাৰ কাজিয়া লাগিছিলে আৰু তাইৰ আৰু মোৰ আচলতে কাজিন যে অলপমান ফাইদাটো বেছি মই উঠাওঁ পিছে এটা কথা মেইন কথাটো কৈ দিওঁ কাইলৈ ইয়াৰ পৰা যামগে মই যিহেতু বিয়া শেষ তো ময়ো যাব লাগিব ৱাপাছ ঘৰ
এনেকৈ ফোনটো কাট খাই গ'ল আৰু পিছদিনা কথামতেই তাই গুচি গ'ল কোনো প্ৰতিশ্ৰুতি নাছিল তাত তাই যে মোক কল বা মেছেজ কৰিব তিনি চাৰিদিন পাৰ হ'ল কোনো খবৰ নাই বাৰে বাৰে ৰিয়াক সুধিবলৈও ভাল লগা নাছিল চাগে তাই আমনিও পাব আৰু মোৰ হাতত অপেক্ষাৰ বাহিৰে আন কোনো ৰাস্তাও নাছিলে তাৰ মাজতো ৰাতিৰ কোলাত নিজকে চিভিল ছাৰ্ভিচৰ বাবে প্ৰস্তুত কৰাত লাগিব ধৰিলোঁ চাগে তাইৰ চকুত কিবা এটা যোগ্য স্থান পাওঁৱেই ভালেখিনি সময়ৰ বিৰতিৰ পিছত এদিন ৰাতি ঠিক 10:30 বজাত তাইৰ মেছেজ আহিলে
দিনটোত কেইঘণ্টা পঢ়া তোমাক যদি সুধো দিনটোত কেইঘণ্টা পঢ়া
ভালকে এঘণ্টা
আৰু আমাৰ দৈনিক কথা পতাৰ ধাৰাবাহিকতা আৰম্ভ হ'ল অনৰ্গল পাতি যায় মোৰ লগত কথাবোৰ, মোক গান গাই শুনায়। অৱশ্যে গানো ভালেই গাইছিল, কৈ যায় কেনেকৈ তাই তাইৰ ঘৰৰ আটাইতকৈ বিশ্বাসী ছোৱালী, তাইৰ কিমান হেঁপাহ জীৱনৰ পৰা কিবা এটা কৰি দেখুৱাবলৈ। আৰু দিনটোত হৈ যোৱা ঘটনা এফালৰ পৰা বিৱৰণ যেন বহুত বিশ্বাসত লৈ পেলালে মোক। আৰু নেদেখাজনৰ ওচৰত এয়াই প্ৰাৰ্থনা, মোৰ প্ৰতি থকা বিশ্বাস যেন মই অটুট ৰাখিব পাৰোঁ চিৰকাললৈ। আৰু মই শুনি যাওঁ তাইৰ কথাবোৰ মোৰ প্ৰিয় গানবোৰৰ দৰে, য'ত বিৰক্তিৰ শব্দটোৰ কোনো অস্তিত্ব নাছিল। আৰু এক দুই ঘণ্টা কথা পাতি মোক পঢ়িবলৈ দি তাই কলটো সামৰে। তাই পলিটিকেল ছায়েন্সৰ ছাত্ৰী আছিল বাবে মোক বহুত সহায়ো কৰিছিল। আৰু মই তাইৰ পাগল প্ৰেমিক, গোটেই দিনটোৰ ভাগৰ সকলো শেষ হৈ তাইৰ লগত হোৱা কথাৰ পিছত আৰু মই বাস্তৱিকতাত ঘূৰি আহি তাইক প্ৰেৰণা হিচাপে লৈ মোৰ প্ৰস্তুতি আৰম্ভ কৰোঁ। এনেকৈয়ে দিন গৈ মাহ হ'ল আৰু তাইৰ প্ৰতি থকা ভালপোৱা আৰু সন্মান দিনে প্ৰতিদিনে বাঢ়ি গ'ল। এওঁলোকৰ ৰিলেশ্যনশ্বিপটো খুব পিয়ৰ, ৰিহান আৰু পৰীৰ, আৰু সেয়া ৰিহানৰ এক্সপ্ৰেশ্যনতে গম পোৱা যায়। বহুত বেছি ভালপোৱাৰ উপৰিও বহুত বেছি সন্মান আছিল দুয়োজনৰে দুয়োজনৰ প্ৰতি। চ' এনেকুৱা এটা ৰিলেশ্যনশ্বিপ য'ত এণ্ড নাই, এই ৰিলেশ্যনশ্বিপটো আগলৈ গৈ ক'ত শেষ হ'ব বাৰু, আপুনিও চাগে জানিব বিচাৰিছে। চ' ষ্টে টিউনড এন 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপহিট স্নাদি 3.5 ৰেড এফ এমত মই সবনাই সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে। আগলৈ তেওঁ লিখিছে, এদিনাখন ৰিয়া আৰু পৰীক ক'লোঁ যে আমি কালি লগ হওঁ আৰু দুয়ো সন্মতি দিলে। মনত খুব ফূৰ্তি যে কালি সেই জোনটোক মই ওচৰৰ পৰা চাম। নিজৰ মুখখন গাটো যে কিমানবাৰ আইনাখনত চাইছিলোঁ মই, খুব খং উঠে মোৰ মেদবহুল শৰীৰটোৰ প্ৰতি। আগৰ প্ৰেম বিফলতাৰ পিছৰে পৰা নিজৰ মুখখন শৰীৰটোৰ প্ৰতি অলপো যত্ন লোৱা নাই, কাৰণ যিজনীক ভাল দেখিবলৈ প্ৰয়াস আছিল তেওঁটো এতিয়া বেলেগৰ হ'ল। কিন্তু আজি ডেৰ বছৰৰ মূৰত আকৌ নিজকে ধুনীয়া কৰিবৰ চেষ্টা কৰিছোঁ। অৰ্থহীন যদিও স্বাভাৱিকতে এনেকুৱা পৰিস্থিতিত আহিবলগীয়া কিছুমান অবান্তৰ কথাই মোক ব্যতিব্যস্ত কৰি তুলিলে। টোপনি নাহিল সেইদিনা ৰাতি। লাহে লাহে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে আহি মোৰ মুখখন চুমিলে। বিছনাৰ পৰা উঠি খিৰিকীখন মেলিলোঁ। ৰাতিপুৱাৰ শীতল বতাহজাকে মোক চুই গ'ল। কাণত ভাহি অহা চৰাই চিৰিকটিৰ মাত সেইদিনা যেন নতুনকৈ অনুভৱ কৰিছোঁ। সকলোবোৰ বস্তু কিয় ইমান ধুনীয়া হৈ পৰিল জানো? গাটো ধুই মোৰ প্ৰিয় ৰঙৰ শ্বাৰ্টটো আৰু জিন্স এটা পিন্ধিলোঁ। পাৰফিউম চাগৈ বেছিকৈয়ে সানিলোঁ, কাৰণ নিজৰে হাঁচি বেছি আহিছিল। যথা সময়ত মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ গুৱাহাটী অভিমুখে, আৰু সিহঁতে কোৱা ঠাইত গৈ ৰৈ থাকিলোঁ। প্ৰায় আধা ঘণ্টা অপেক্ষাৰ পিছত সিহঁত আহি মোৰ গাড়ীৰ পিছত থিয় দিলে। ৰিয়াৰ লগতেই কথা হ'ল অকল গাড়ীত। তাই মোৰ ঠিক পিছৰ ছিটটোত বহিছিল, সেইকাৰণে দেখা পোৱাটো অলপ অসুবিধা হৈছিল। মনত যে কিমান কথাৰ কৌতূহল, তাইক মই হেণ্ডশ্বেক কৰিম নে মাতিম নে দূৰৰ পৰা কেৱল চাই হাঁহিম। এনেকৈ আমি চিটি চেণ্টাৰত সোমালোঁ আৰু মই তাইক গাড়ীৰ পৰা নামি প্ৰথমবাৰলৈ চালোঁ। এইজনীয়ে আছিল মোৰ সপোন। কলা কুৰ্তা এটা পিন্ধিছিল, মুখত সামান্য মেকআপ, চকুত অলপ অলপ কাজল, ফটোত যিমান ধুনীয়া তাতোকৈ বেছি ধুনীয়া বাস্তৱত। বুকুখনৰ ধপধপনিটো আগতকৈ বাঢ়িছে, তাই যিমানেই ওচৰ চাপিছে। আৰু আমি ভিতৰত সোমালোঁ আৰু ছিজলাৰ্ছ খাবলৈ ৰেষ্টুৰেণ্টত বহিলোঁ। ৰিয়াই ছিজলাৰ্ছ ভাল পায়, সেইবাবে সকলোৰে বাবে ছিজলাৰ অৰ্ডাৰ দিলে। বহুতো কথা পাতিলোঁ, মাজে মাজে হাঁহি পৰোঁ। সেইখিনি টাইম বেকাবেকিকৈ তাইলৈ চালোঁ। কিয় জানো হিয়াখন হাত পৰি গ'ল। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব খুজিছোঁ, নাজানো কিয় তাইৰ মুখখন নোচোৱাকৈ নোৱাৰিলোঁ। আকৌ সেই সোণালী ক্ষণ আহি পৰিল। উফ, তাইৰ হাঁহিটো যে কি কম, কি কথাত নাজানো তাই হাঁহিত ফাটি পৰিছিল ফোনটোলৈ চাই। বুকুখন দূৰ দূৰ কঁপিব ধৰিলে। মই আৰ চকুৰে তাইকেই চাই থাকিলোঁ। কি হৈছে বাৰু মোৰ, কিয় ইমান আকৰ্ষণ, কি নাম ইয়াৰ, প্ৰেম, আন্তৰিকতা নে আন কিবা? কিয় মই তাইৰ প্ৰতি ইমান দুৰ্বল হৈ গৈছোঁ? অৱশেষত খোৱাও হ'ল আমাৰ, আৰু ঠিক 3:00 বাজিছে। গধূলি হ'বলৈ দেৰি আছে বাবে প্ৰিয়াই ক'লে বোলা কলাক্ষেত্ৰলৈ যাওঁ। আৰু মোৰ না ক'বলৈনো কোনো কথাই নাছিলে, কাৰণ যিমান সময় মই তাইৰ লগত কটাব বিচাৰোঁ সিমানেই কম হয়। আৰু ঘূৰি ফুৰি আহি সিহঁতক সিহঁতৰ ঠাইত নমাই মই ঘৰমুৱা হ'লোঁ। ৰিহান, ৰিয়া আৰু পৰী লগ পালে, আৰু লগ পোৱাৰ পিছত ৰিহানৰ ফিলিংছ আৰু বেছিহে ষ্ট্ৰং হৈ পৰিছে। ৱেল, ইমান চুইট, বিউটিফুল এণ্ড ৰেচপেক্টফুল ষ্টৰী এটা। এই ষ্টৰীটো যদি আধাতে শেষ হয় বা আধৰুৱা হয় খুব বেছি বেয়া লাগিব, হয়নে? চ' অন্তিম পৰ্যায়ত কি হ'ব জানিবলৈ অকণমান অপেক্ষা কৰক। N93.5 ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শুনি আছো আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো ৰিহানৰ ষ্টৰী, আধৰুৱা এটি প্ৰণয়ে। আগলৈ তেওঁ লিখিছে, গুৱাহাটীৰ পৰা ঘৰ আহি পোৱাৰ পিছত পৰীৰ কল আহিলে।
এই কোৱা,
ঘৰ পালা?
পালো, অকণমান টাইম হ'ল, ফ্ৰেছ হৈছো, জাষ্ট বহিছো।
ট্ৰেফিক পাইছিলা নি যাওঁতে?
অলপ অলপ অলপ
মিনিংটো হয়। আজিতো অলপ পঢ়া ক্ষতিও হ'ল চাগে তোমাৰ?
একো নাই, এনেই মই পঢ়ি থাকো এনি টাইম যে কথা। বাকী তুমি কমফৰ্ট আছিলা?
একদম, দিস ইজ লাইক ওয়ান অফ দ্য বেস্ট ডে অফ মাই লাইফ। বিৰাট ভাল লাগিলে, থ্যাংক ইউ।
মাই প্লেজাৰ।
আ সিজলার্স তো তো মোৰ ফেভৰিট। তো
ভাল লাগিলে, তুমি ভাল পাবা বুলি গম পাই ময়ো বেয়া নাপাওঁ বৰ এটা।
কিন্তু তোমাৰ হে আৰু অলপ কষ্ট হয় নলবাৰীৰ পৰা গুৱাহাটী আহা যোৱাটো ন?
তোমাৰ স্পেশাল মানুহ লগ পাবলৈ কাৰণে এখন কষ্ট সহ্য কৰিব পাৰি আৰু নেকি আৰু নেকি।
হ'ব, পিছে পঢ়া এতিয়া। ঠিক আছে, আজি দিনটো গ'ল তোমাৰ ৱেষ্ট।
ঠিক আছে, পঢ়ো এতিয়া।
অহ,
তুমি থাকিব, ভালকে থাকিব।
ঠিক আছে, বাই বাই।
বাই।
ভাল লাগিল যে তাইও কমফৰ্টেবল আছিলে মোৰ লগত। দিন বাগৰিল আৰু চিভিল ছাৰ্ভিচ প্ৰিলিমছ এক্সাম আহিলে। মা দেউতাৰ আশীৰ্বাদ লৈ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। সেইদিনাখন পৰি ৰিয়াহঁতৰ ঘৰতে আছিলে আৰু সম্পূৰ্ণ 20 দিন পিছত সেইদিনা ৰাতি সকলো শুবলৈ যোৱাৰ পাছত প্ৰায় 11:00 বজাত ফলাফল ঘোষণা হ'ল। মোৰ জীৱনৰ বিশেষ দিন এটা। মই সকলোৰে আশীৰ্বাদত কোৱালিফাই কৰিলোঁ, যাৰ শ্ৰেয় মই পৰীক দিব বিচাৰোঁ, কাৰণ তাই দিয়া উৎসাহতেই মই নিজক প্ৰমাণিত কৰিব পাৰিলোঁ প্ৰথম পৰ্যায়ত। মইতো আছিলোঁ এখন চলন্ত গাড়ী আৰু তাই আছিল মোৰ ইন্ধন। এইটো হৈ যায় সকলোতকৈ শ্ৰেয় দিব লাগে নিজৰ মা দেউতাক, কিন্তু মই ভাবোঁ মা দেউতাৰ কোনো বিনিময় নাই। এই পৃথিৱীত যিমানেই কৃতিত্ব লাভ নকৰোঁ কিয়, তেওঁলোকৰ আগত একোৱেই নহয়। সেইখিনি সময়ত মোৰ মুখত কেৱল এখনি মুখ পৰি। দেৰি নকৰি ৰিয়াক কল কৰিলোঁ।
হেল্ল'
অঁ, কোৱা,
কি কৰি আছা?
এয়া আছিলোঁ।
ধুনীয়াকৈ আছা?
অঁ, কোৱা,
চাৰ্জ আছে?
আছে, কি হ'ল?
ওচৰত পৰি আছে? দুইজনীকে মই ক্রেক কৰিলো। এটা পাৰ্টি কত খাবা?
এয়া, এটো কিন্তু ডাঙৰ হ'ব লাগিব দেই।
তাত তুমি নাই, সো সরি, হ্যাঁ কালে তুমি নাই।
পিছদিনাখন নিজকে যিমান পাৰি সজাই মেলি আকৌ গুৱাহাটী অভিমুখে যাত্ৰা কৰিলো আৰু যথা সময়ত চেণ্ট্ৰেল মলৰ সন্মুখত ৰৈ আছিলো। গাড়ীখন পাৰ্ক কৰি তাইক লগ পালো আৰু মই মাত লগালো।
এইফালে, হাই,
কংগ্ৰেচুলেচন।
কিমান কবা আৰু, থ্যাংক ইউ সো মাচ।
খাবলৈ আহিছো, বোলা
বোলা।
মোৰ চয়েছৰ ৰেষ্টুৰেণ্ট?
তোমাৰ চয়েছ? বহুত বেছি দূৰত নে ওচৰতে?
এই ওপৰতে,
বোলা।
আৰু বাজেট কিমান তোমাৰ?
তুমি যিমান খাব পাৰা।
সঁচা? চেষ্টা যে তুমি। চলিয়ে মিষ্টাৰ আহমেদ।
আৰু ইমানতে খামৰণি মেলে নে আৰু কিবা?
নাই, আৰু খাম, সুইট ডিশ লাগিব। পিছে এটা কথা ৰিহান, প্ৰিলিমছ হৈ গ'ল বাট মেইনছ এতিয়া বেছি ইম্পৰ্টেণ্ট, চ' মেইনছৰ কাৰণে ফুল অন ট্ৰাই কৰিবা কিন্তু দেই।
কৰিম আকৌ, আকৌ তুমি পাৰ্টি খাব লাগিব, আকৌ লগ পাব লাগিব।
অঁতো একদম ক্লিয়াৰ কৰিবই লাগিব,
তোমাৰ ছাপৰ্টটো লাগে আৰু।
গোটেই
গোটেই লাইফটোৰ কাৰণে। চোৱা কথা এটা কওঁ, লুকুৱাই নৰখাম কথাখিনি পেটৰ ভিতৰত, বাট আই এম ৰিয়েলি ভেৰি চৰি। মই তোমাক এইখিনি কথা ক'বলৈ কিবা এটা বিচাৰিছোঁ। মই জানো এইটো ইম্পচিবল হয়, কোনো কাৰণত পচিবল নহয়, আৰু আই মাইট বি ৰং। এইখিনি কথা মোক কৈ পেলাইছোঁ তোমাৰ আগত। মোৰ আচলতে দিনটো ষ্টাৰ্ট হয় তোমাৰ পৰা, গম পাইছা? শুই উঠিবৰ পৰা তোমাৰ মুখখনেই মনত পৰে, মোৰ সময় প্ৰতিটো ক্ষণ তোমাৰ অবিহনে মই আচলতে কটাবই নোৱাৰোঁ। তুমি মোৰ অভ্যাস হৈ গৈছা, মই তোমাৰ প্ৰেমত পৰিছোঁ বহুত বেয়াকৈ। মই জানো আমাৰ ইয়াত কোনো ফিউচাৰ নাই, আমাৰ ৰিলেশ্যনশ্বিপটো তুমি মোক প্ৰেম হ'ব নোৱাৰা ময়ো জানো, বাট মই ক'বও নালাগে। বাট মোৰ এইখিনি কথা ভিতৰত থোৱাটো মই এটা ভাল বুলি নাভাবোঁ। চ' কৈ দিলোঁ, ৰিয়েলি চৰি, মই তোমাক হাৰ্ট কৰিছোঁ চাগে, বাট মোক কৈ দিছোঁ বেয়া নাভাবা, বেয়া নাপাবা।
চ' ৰিহানে নিজৰ মনৰ কথাখিনি এক্সপ্ৰেছ কৰিলে। ৱেল, আপোনাৰো চাগে এটা বেলেগ ধৰণৰ এক্সাইটমেণ্ট আহিছে যে পৰীয়ে কি কয় বা উত্তৰত কি ক'ব, হয়নে? আই হোপ পৰী একচেপ্টছ দিছ প্ৰপ'জেল এণ্ড দে গেট ইন টু এ ৰিলেশ্যনশ্বিপ। বাট সেয়া আমি গম পাম, হয়নে নহয়, যেতিয়া আগুৱাই গৈ থাকিম আজিৰ চিঠিখনৰ সৈতে। 93.5 ৰেড এফ এম, বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে। সুপার হিটস 93.5 রেড এফ এমত মই আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেশাল শ্ব' রেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো ৰিহানৰ ষ্টৰী, আধৰুৱা এটি প্ৰণয়ে। আগলৈ তেওঁ লিখিছে, সকলো যেন মৌনতা, তাই মোৰ কথা শুনি ৰ'ল, তাইৰ চকুলো বৈ আহিলে। কিয় কান্দিলে তাই? মোৰ কোৱাত কিবা ভুল হ'ল নেকি? তাইৰ সামান্য দুখে যেন মোৰ সকলো সুখত আন্ধাৰ নমাই আনিব পাৰে, সেই কথাটো মই বুজি পালোঁ। আই ডিডণ্ট হেভ এনি চইচ, কি কৰোঁ কি নকৰোঁ। তাইৰ যে চকু পানীখিনি মুচিবলৈও মোৰ অধিকাৰ নাই, তথাপিও তাইৰ টেবুলৰ ওপৰত ৰখা হাতখনত মোৰ হাতখন ৰাখি ক্ষমা খুজিলোঁ। লুক নিহা, আই এম ৰিয়েলি চৰি, আই ডিডণ্ট মিন টু হাৰ্ট ইউ, প্ৰমিছ, আৰু এনেকুৱা কেতিয়াও নকওঁ, প্লিজ বেয়া নাপাবা। কিন্তু তাই একোৱেই নক'লে। শেষত তাই মাতষাৰ দি মোৰ পৰা বিদায় ল'লে, পিছলৈ এবাৰো ঘূৰি নাচালে, আৰু গধূলি পৰত মই ঘৰ পালোঁ। আৰু সেইখিনি সময়তে পৰীয়ে কল কৰিলে।
হাই,
হেল্ল, অথনি কাৰণে বেয়া নাপাবা প্লিজ দেই।
নাই নাই নাই, মই একো বেয়া পোৱা নাই, বাট তুমি বেয়া নাপাবা, মই চাগে ক'ব নালাগিছিলে এইখিনি কথা, তুমি হাৰ্ট হৈছা মই গম পাইছোঁ।
নাই নাই, মই একচুৱেলি ৰিহান, মই চাগে তোমাৰ লগত কথা পাতিবই নালাগিছিলে, আজি এইটো চিটুৱেশ্যনে নাহিলে হয়। আই মিন, তোমাৰ নিচিনা ল'ৰা এজন পোৱাটো আচলতে ভাগ্যৰ কথা, কিন্তু এতিয়া ভাগ্যক দুখ দিও লাভ নাই, বিকজ আমি দুয়ো জানো যে দিছ ইজ নেক্সট টু ইম্পচিবল। বাট মই বহুত বেছি লাকী ফিল কৰিছোঁ যে তোমাৰ নিচিনা ল'ৰা এজনক লগ পালোঁ, কথা পাতিছোঁ, ইমান ভাল তুমি। বাট আই গেছ মই বহুত আনফৰ্চুনেট আৰু বহুত আনলাকি যে মই তোমাক ফৰ এভাৰ নাপাম।
মই চব বুজি পাইছোঁ, শুনা, মই বহুত বেছি লাকী আচলতে তোমাক পাইছোঁ, মোক ইমান ইনস্পায়াৰ কৰিছা, মোৰ লাইফটো আগবাঢ়ি যোৱাত তুমি ইমানখিনি সহায় কৰিছা মোক।
তুমি এজনেই ৰিহান, ইউ আৰ দ্য অনলি ওৱান, বাট আই থিংক আমি কণ্টেক্ট বন্ধ কৰি দিয়াটো ভাল হ'ব, বিকজ মই তোমাৰ কথা নাজানো, মই পিছলৈ চাগে কণ্ট্ৰলেই কৰিব নোৱাৰিম, এণ্ড বিফ'ৰ ইটছ টু লেট আই থিংক আমি ইয়াতে
ষ্টপ। প্লিজ প্লিজ, ইটছ মাই হাম্বল ৰিকুৱেষ্ট, একদম এইটো নাভাবিবা কেতিয়াও। আজি কিবা এটা মই ক'লোঁ, মই নিজে গিল্টি ফিল কৰিছোঁ, আৰু নোকোৱাহেঁতেনো চাগে মই গিল্টি ফিল কৰিলোঁহেঁতেন। মই তোমাক এটাই ৰিকুৱেষ্ট কৰিছোঁ, যিটো আমাৰ মাজত ফ্ৰেণ্ডশ্বিপটো এটলিষ্ট ৰাখা, তুমি ফ্ৰেণ্ডশ্বিপৰ যিখিনি বেৰিয়াৰ হয় তাক মই কেতিয়াও ক্ৰছ নকৰোঁ। মই তোমাক প্ৰমিছ কৰিছোঁ আৰু এনেকুৱা হ'বলৈও নিদিওঁ, বাট তুমি মোৰ লাইফৰ পৰা এনেকৈ আঁতৰি গ'লে মই চাগে খুব বেছি ভাগি পৰিম। মই পাৰিম, মই সেইটো কেতিয়াও তাৰ পৰা বেলেগ কেইটা মূৰ ল'বলৈ নিদিওঁ, বেলেগ কেইটা ফালে টাৰ্ণ ল'বলৈ মই কেতিয়াও নিদিওঁ, সেইখিনি তুমি মোৰ ওপৰত বিশ্বাস ৰাখা।
I'm sorry.
নাই, চৰি ক'ব নালাগে।
বহুত কাকতি মিনতিৰ পিছত তাই মান্তি হ'ল। ময়ো প্ৰতিশ্ৰুতিবদ্ধ যে যিকোনো দুখৰ মুহূৰ্তত তাই মোক যেতিয়াই বিচাৰে তেতিয়াই পাব। আকৌ ৰাতিৰ কোলাত আশ্ৰয় লৈ কলত ব্যস্ত হৈ পৰোঁ দুয়োজনী, কিন্তু এইবাৰ অলপ পৃথক। আমি সপোন দেখিছিলোঁ। যদি আমি একে ধৰ্মৰ হ'লোঁ হয় কেনেকৈ তাইক আদৰিলোঁ হয় মোৰ জীৱনত। কিন্তু পিছ মুহূৰ্ততে উপলব্ধি হয় আমিতো কেতিয়াও এক হ'ব নোৱাৰিম, কাৰণ ময়ো নিবিচাৰোঁ তাইৰ ঘৰত তাইৰ প্ৰতি থকা বিশ্বাসত যেন কোনো আঘাত আহে মোৰ বাবে। মই তাইক উপহাৰ হিচাপে কুৰিয়াৰ কৰি প্ৰথম এটা মূৰ্তি দিছিলোঁ ৰাধাকৃষ্ণৰ, তাইও খুব ভাল পাইছিলে। নিজক ভগৱানৰ লগত তুল্য কৰা নাই, কিন্তু কৈছিলোঁ যে তাই মোৰ ৰাধা হয়, মোৰ প্ৰেম মোৰ সকলো তাই। আৰু কৈছিলোঁ মোৰ যদি ভৱিষ্যতে বিয়া হয় আৰু ভগৱানে যদি মোক এজনী ছোৱালী দিয়ে তাইৰ নাম ৰাখিম মই পুৰী, তেনেকৈ মোৰ ভালপোৱা জীয়াই ৰাখিম তাইৰ বাবে। আৰু ৰুটিন প্ৰায় একেই আছিলে, এক ডেৰ ঘণ্টা কথা পতাৰ পিছত পঢ়াত বহোঁ, কাৰণ আগত আছে চিভিল ছাৰ্ভিচ মেইনছ এক্সাম। চিভিল ছাৰ্ভিচ মেইনছৰ বাবে বেছিদিন নাছিলে বাবে বেছি সংখ্যক সময় মই পঢ়াত ব্যস্ত হৈ পৰিলোঁ। তথাপিও দিনটোত এবাৰ হ'লেও কথা পাতিছিলোঁ তাইৰ লগত। তাই প্ৰায়ে অনুপ্ৰেৰণা জগাইছিল মোক যাতে মই মেইনছ ক্লিয়াৰ কৰিব পাৰোঁ। আৰু তাইৰ প্ৰতি মোৰ ভালপোৱা এনেকুৱা স্তৰত আছিল যে তাইৰ যিকোনো কামনা মোৰ বাবে কৰণীয় কাৰ্য। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা আছিল যে মই সেইটো যোগ্যতা অৰ্জন কৰিব পাৰোঁ। এনেকৈয়ে দিন বাঢ়ি গ'ল আৰু মোৰ এক্সামো আৰম্ভ হ'ল। এক্সাম ঠিকেই গ'ল। তাৰপাছত হয়তো আমি দুই তিনিবাৰ লগ হ'লোঁ আৰু সেইদিনাখন 23 মাৰ্চ গধূলি লগৰ ল'ৰা এজনৰ ফোন আহিলে।
হেল্ল' কি কৰি আছ তই?
এই ঘৰতে বহি আছো। কিডাল নকি
তই ঘৰতে বহি আছ? তই যে খবৰটো পাইছ নাই?
কাৰ?
তই মেইনছ ক্লিয়াৰ কৰিলি বে, তই পাৰ্টিটো এতিয়া তোক উঠাই আনিমগে নে কি কৰিম? তই সেইটো ক,
ক'ত পালি ৰিজাল্ট?
অনলাইন?
আবে মই ভৰতে চোৱা নাছিলো বে,
তোক উঠাই লৈ আহোগে।
পাৰ্টি হ'ব ন, মই চাই লওঁ আগতে, ৰ তোক কথা ইমান বিশ্বাস নকৰোঁ, মই চাই লওঁ, ৰ
তই নিজে চাই ল, তই নিজে চাই ল, মই গৈ আছো তোক উঠাবৰ কাৰণে, মই তোক
গৈ আছো, তেতিয়া মই চাই লওঁ, থেংক ইউ ভাই।
আৰু মই দেৰি নকৰি তাৰ কথাত কিমান সত্যতা আছে তাৰ প্ৰমাণ বিচাৰিবলৈ লিংকটো খুলিলোঁ আৰু দেখিলোঁ যে সঁচাকৈ ৰিজাল্ট দিছে। গোটেই শৰীৰ কঁপিব ধৰিছিল আৰু দেখিলোঁ সি সঁচাই কৈছিল মই মেইনছ ক্লিয়াৰ কৰিলোঁ। আৰু এইবাৰো ইয়াৰ কৃতিত্ব মই তাইক দিব বিচাৰোঁ। হয় জানো ইয়াত কষ্ট মোৰেই আছিল, কিন্তু কিছুমান ক্ষেত্ৰত এটা লক্ষ্যত উপনীত হ'বলৈ হ'লে এনেকুৱা এটা শক্তিৰ প্ৰয়োজন হয় যাৰ উৎসাহত মানুহে এটা ভাল পৰিণতি লাভ কৰে, আৰু সেইটো সম্পৰ্ক হ'ব পাৰে বন্ধুত্ব, প্ৰেম নাইবা অইন কিবা। এইবাৰ তাইৰে কল আহিলে।
এই কোৱা,
ৰিজাল্ট দিলে গম পাইছা নাই?
দিলে নেকি?
কি কৰি আছা তোমাৰ সেইখন দিয়াচোন, এডমিটখন দিয়া, মই চাওঁ অনলাইন।
দিয়া
জলদি হোৱাটছএপ কৰা।
ৰ হোৱাটছএপ কৰিছোঁ।
ফাষ্ট।
মই চেণ্ডিং। আহ, ডান। গৈছে
সোৱা। এক ছেকেণ্ড
ৰবা। ওহ, মইতো গমেই নাপালো পাই।
এক ছেকেণ্ড, এক ছেকেণ্ড। ৰবা 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 ৰবা।
কৃষ্ণ কৃষ্ণ।
Oh my god, Rihan, you are the best. Congratulations. Wow.
Thank you, thank you.
তুমি ক্লিয়ার করিলে?
Oh, thank you, thank you.
ইমান বেয়া অ্যাক্টিং কৰিছা তুমি, কেনেকৈ থ্যাংক ইউ দিছা দেখো।
ভাবিছিলো ইয়াতকে ভালকে কৰিব পাৰিম বুলি, বাট নোৱাৰিলো, তোমাৰ কাৰণে কি অ্যাক্টিং কৰিব পাৰিম। রিজাল্ট মই আগতে পালো, অলপ আগতে, সরি।
তুমি ইমান ভাল যে
পাৰ্টিখন কেতিয়া আহিছে কোৱা?
দিয়া মোক পাৰ্টি দিবই লাগিব।
কেতিয়া আহিবা সেইটো কোৱাটো তোমাৰ কাৰণে বহুতখিনি পচিবল হৈছে।
ইচ ৰাম, তুমি ক্ৰেডিট মোক দিয়া বন্ধ কৰিবানে?
তুমি আহিবানে?
একদম আহিম।
তাইৰ এনেকুৱা প্ৰতিক্ৰিয়া তেনেই স্বাভাৱিক আছিল, এটা হাঁহিৰ পৰিৱেশ, আগৰ দৰেই চঞ্চল ফূৰ্তি হৃদয়ৰ পৰা ওলোৱা মাত। এনেকৈয়ে অলপ কথা পাতি স্বাভাৱিক অৱস্থালৈ আহিলোঁ। ভয়টোৱে আকৌ আৱৰি ধৰিলে, কাৰণ তাই নথকা অৱস্থাত এনেবোৰ হাঁহি থাকিব জানো। ইতিমধ্যে ঘৰটো সেই একেই প্ৰতিক্ৰিয়া, সকলোৰে মুখত হাঁহি, আৰু ময়ো এইবোৰতেই নিজৰ সুখ বিচাৰি পাওঁ। সেইখিনি মুহূৰ্তত বন্ধু আৰু ঘৰৰ লগতে উদযাপন কৰিলোঁ আৰু সকলোৱে শুভকামনা কৰিলে যাতে মই ইয়াৰ পিছৰ অৰ্থাৎ শেষ পৰ্যায়ত যাতে ভাল ফলাফল আনিব পাৰোঁ। চ' ৰিহানে মেইনছো ক্লিয়াৰ কৰিলে, এণ্ড অফক'ৰ্চ যিমানেই যি নহওক অলপ হ'লেও ক্ৰেডিট পৰিৰো আছিলে। মানে আপুনি যেতিয়া কাৰোবাক ভাল পায়, সেই মানুহজনে যেতিয়া আপোনাক কিবা এটা কৰিবলৈ কয়, আপুনি অট'মেটিকেলি সেই কামটো কৰে, আৰু যদি আপুনি সেই কামটো কৰিব নোৱাৰে বা নকৰে, দস্তুৰমত আপোনাৰ সেই ভালপোৱাখিনি নাই। যেতিয়া আপুনি কাৰোবাক সন্মান কৰে, যেতিয়া আপুনি বহুত বেছি কাৰোবাক ভাল পায়, সেই মানুহজন যাতে আপোনাক লৈ প্ৰাউড ফিল কৰে বা তেওঁৰ চকুত প্ৰাউডনেছটো আপুনি দেখা পায়, সেই কামটো কৰিবলৈ আপুনি যেনেকৈ নহওক চেষ্টা কৰিবই। এণ্ড দেট ইজ ৱাট ৱাজ বিটুইন ৰিহান এণ্ড পুৰী। পুৰীৰ চকুত নিজৰ সন্মান, নিজৰ ভালপোৱা আৰু নিজকে প্ৰুভ কৰিবলৈ ৰিহানে ইমানখিনি কৰিলে, আৰু ৰিজাল্টো সেইটো হ'ল। চ আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এন 93.5 ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
সুপাৰহিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৱিকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ আধৰুৱা এটি প্ৰণয়ে ৰিহানৰ ষ্টৰী। আগলৈ তেওঁ লিখিছে, আগৰ নিচিনাকৈ সেইদিনা ৰাতিও তাইৰ কল আহিলে। কিবা মনটোৱে ভাল লাগি থকা নাই।
কি হল আকৌ এবাৰ, মই কিবা কৰিলো?
তুমিনো কি কৰিবা ৰিহান,
তেতিয়াহ'লে কোনে কি কৰিলে তোমাৰ লগত কোৱা, পিটু কৰি দিওঁ তাক।
নিয়তিয়ে কৰিলে যিখিনি কৰিব লাগে আচলতে। ৰিহান, মই বহুত উইক হয়, মই ইম'শ্যনেলি একদম ষ্ট্ৰং ছোৱালী নহয়, আৰু ইমানখিনি যিখিনি এতিয়া এক্টিং কৰি আছোঁ সেইটো হয়তো পিছলৈ মই এক্টিং কৰিব নোৱাৰা হৈ যাম। বহুত বেছি ভাল পাই পেলাইছোঁ তোমাক, এইটোও জানো যে এইটো কেতিয়াও সম্ভৱেই নহয় তোমাৰ লগত, কিন্তু ক'ৰবাত নহয় ক'ৰবাত নিজকে কণ্ট্ৰলো কৰিব পৰা নাই। পিছলৈ হয়তো মই একেবাৰে ব্ৰকেন শ্বেটাৰ্ড হৈ যাম আৰু নিজক চম্ভালিব নোৱাৰিম, আৰু সেইটো হ'লে হয়তো মোৰ মা দেউতা একদম শ্বেটাৰ্ড হৈ যাব, বিকজ আমি দুয়োটা বহুত মেচিয়ৰ্ড আৰু আমি জানো যে এইটো কেতিয়াও সম্ভৱ নহয়। চ' সেইকাৰণে আজি
হ'ব, একো নাই, ইমান দুখ কৰিব নালাগে তুমি, মই জানোৱেই, মই অলৰেডি প্ৰিপেয়াৰ্ড হৈ আছিলোঁ যিকোনো মুহূৰ্ততে তোমাৰ পৰা এনেকুৱা ফোন এটা আহিব পাৰে বুলি। বাট একো নাই, তুমি মোক ভাল পাইছিলা, যিখিনি সময় মোৰ লগত আছিলা, থেংক ইউ ছ' মাছ, থেংক ইউ ফৰ বিং উইথ মি, একো নাই, বাট লাইফটো ন সেনেকুৱা আৰু, কি ক'বা, কোনো পাৰ্মানেণ্ট নহয়, বাট তুমি সদায় মোৰ মনত থাকিবা। অঁ মই উইক হ'ম, মই দুৰ্বল হ'ম, বাট তোমাৰ আগত মই সেইখিনি ধাদা খাওঁ, কাৰণ তুমি উইক হ'লে মোৰ আটাইতকৈ বেছি দুখ লাগিব। ঠিক আছে, মই নিজে হেণ্ডেল কৰি ল'ম, মেনেজ কৰি ল'ম, বাট ট্ৰাই কৰিম হেপি থাকিবলৈ, অফক'ৰ্ছ এদিন পাৰিম। তুমি ভালকৈ থাকিবা, তোমাৰ ভাল হ'লেই ক'বই পৰা নালাগি থৈছে, তোমাৰ ভাল হ'লে মোৰ ভাল আৰু, সেইটোৱে আৰু।
আইল মিচ ইউ ৰিহান,
মিচ ইউ টু, টেক কেয়াৰ।
পাহিবা, এইবাৰ তাইৰ সিদ্ধান্ত বহুত কঠোৰ আছিলে, ময়ো অনুভৱ কৰিছিলোঁ তাইৰ কথাত কোনো কৃত্ৰিমতা নাছিল। মোৰ পৰি যে এতিয়া নাই মোৰ লগত, গতিময় জীৱনৰ আঁৰডাল হেৰাই গ'ল, কোনো নাই কাষত হেৰুৱাখিনি বিচাৰি দিবলৈ। এছাতি মলয়াৰ দৰে আহিছিল আৰু আঁতৰি গ'ল পচুৱা ৰূপ লৈ মোৰ যন্ত্ৰণাক নেওচি। কিয় আঁতৰি গ'ল মোৰ জীৱনৰ পৰা নীৰৱে? কাক দুখ দিম, নিজক নে ভাগ্যক? বিগত কেইমাহ যেন একেধাৰে চলি থকা উৎসৱৰ অন্ত পৰিল, সকলোবোৰ সেৰেঙা হৈ পৰিল জীৱনৰ তাইহীনতাৰ বাবে। আজি মই সঁচাকৈয়ে অনুতপ্ত, তাইক ভাল পোৱা কথা কোৱাই নহ'ল যে কিমান ভাল পাওঁ তাইক, তাইৰ প্ৰতিটো কথাই কিমান প্ৰভাৱ পেলায় মোৰ জীৱনত। সময়ৰ প্ৰবাল সোঁতে আহি আজি আঁতৰাই নিলেহি তাইক বহু দূৰণিলৈ। গুচি গ'ল তাই, মাথো ৰৈ গ'ল মনতে নীৰৱে সাঁচি থোৱা কাজল ৰঙী চকুজুৰিৰ এখনি ভাৱনাৰ সাগৰ, য'ত প্ৰতিক্ষণে মই উটি ভাহি ফুৰিব পাৰোঁ দূৰ দিগন্তলৈ। আশা থাকিল ভগৱানে যাতে মোৰ প্ৰাপ্তিৰ সুখখিনিও আৱশ্যক হ'লে তাইক দিয়ে। চয়া আছিলে আজি ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে। ৰিহান, কেতিয়াবা এনেকুৱা লাগে কিয় মানে এবাৰ চেষ্টা কৰি চাব পাৰিলা হয় নেকি ঘৰতকৈ, পৰিও যদি ঘৰত গ'লে হয়। তাৰ পিছ মুহূৰ্ততে আকৌ ভাবোঁ, নাই অবভিয়াছলি তোমালোকে জানা, গতিকে সেইকাৰণে ইমান মেচিয়ৰ্ডলি আৰু ইমান ডাঙৰ ডিচিশ্যন এটা ল'লা। কেতিয়াবা এনেকুৱা হৈ যায় ইউ ৰান আউট অফ ৱৰ্ডছ, আৰু আজি ষ্টৰিটো এনেকুৱাই হৈছে, মোৰ একো শব্দই নাই আচলতে, তোমাক মই কি বুলি সান্ত্বনা দিওঁ বা কি বুলি কওঁ যিটো শুনি হয়তো তুমি অকণমান সকাহ পাবা বা ভাল পাবা। কিন্তু এটা কথা মই জানো, আৰু আজি যিয়ে তোমাৰ ষ্টৰি শুনিছে, তোমাৰ বাবে সকলোৰে সন্মান বহুত বেছি বাঢ়ি গ'ল। হয়তো আজি তোমাক পাৰ্চনেলি আমি কোনেও চিনি নাপাওঁ, কিন্তু তোমাৰ প্ৰতি যিখিনি সন্মান প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে লাভ ষ্টৰিটো শুনিলোঁ, বহুত বেছি বাঢ়ি গ'ল। তুমি য'তেই থাকা সুখত থাকা, আৰু আজি যিমানখিনি মানুহে তোমাৰ ষ্টৰী শুনিছে আই এম চিয়'ৰ চবেই এইটোৱে উইচ কৰিব যে তুমি য'তেই থাকা সুখত থাকা। চ' আই এম চিয়'ৰ যে তোমাৰ লাভ ছাকচেছফুল হ'ল বিকজ তুমি ইমান সুন্দৰকৈ তোমাৰ প্ৰেমক আগুৱাই লৈ গ'লা সন্মানেৰে, সেইকাৰণে হয়তো আজি ইমান মানুহে তোমাক উইচ কৰিছে বা তোমাৰ প্ৰতি ইমান ভাল ভাল ভাইবছ পঠিয়াইছে। চ' আই এম চিয়'ৰ তোমাৰ লাইফত কেতিয়াও একো বেয়া হ'ব নোৱাৰে। ইউ উইল ফাইণ্ড এ লাভ উইচ উইল বি চ' বিউটিফুল যে তুমি চব পাহৰি যাবা, এণ্ড দেন ইউ উইল বি গ্ৰেটফুল ডেট লাভ হেজ ফাইণ্ড ইউ ফাইনেলি। চ' আই উইচ ইউ অল দ্য বেষ্ট ৰিহান এণ্ড কংগ্ৰেচুলেশ্যনছ, তুমি ইমান ছাকচেছফুলি তোমাৰ প্ৰেমটোক উইথ ৰেচপেক্ট আগুৱাই লৈ গ'লা, তাৰ বাবে অশেষ ধন্যবাদ। এণ্ড আই ৰিয়েলি 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 থেংক ইউ ফৰ কিপিং দিছ ৰেচপেক্ট ইন লাভ এ লাইফ, এণ্ড আই উইচ ইউ অল দ্য বেষ্ট। বেলে আছিলে আজিৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে। আপুনি আপোনাৰ ষ্টৰীসমূহ আমালৈ পঠিয়াই থাকিব, ভিডিঅ'টিৰ শেষত আপুনি ঠিকনাটি পাব, নোট ডাউন কৰি পঠিয়াই দিব। আৰু যদি বৰ্তমান আপুনি ৰেড এফ এমত টিউন কৰি আছে তেতিয়াহ'লে ৰেড এফ এম এছএমএছ ইউটিউব চেনেলটিলৈ যাব আৰু তাত আপুনি ঠিকনাটি পাব ভিডিঅ'টিৰ শেষত। অঁ, এইখিনিতে আৰু এটা কথা, আপোনালোকে ভিডিঅ'সমূহত যিবোৰ কমেণ্ট কৰে বা মোলৈ প্ৰশ্ন যিবোৰ আগবঢ়ায় সেইসমূহৰ উত্তৰ লৈ মই অতি সোনকালে ইউটিউব লাইভ ছেগমেণ্ট এটা আৰম্ভ কৰিম। চ' আপোনাৰো যদি কিবা সুধিবলগীয়া বা কিবা ক'বলগীয়া আছে ষ্টৰিটোৰ ওপৰত বা ইন জেনেৰেল, আপুনি হেশ্বটেগ আৰ্জিপাহী লাভ ষ্টৰী বুলি আপুনি কমেণ্টছবোৰ কৰা ষ্টাৰ্ট কৰক আৰু অতি সোনকালেই মই আপোনাৰ কমেণ্টছসমূহ পঢ়ি এটা ইউটিউব লাইভ ছেগমেণ্ট ষ্টাৰ্ট কৰিম। চ' এতিয়া বিদায় লৈছোঁ, এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। Until then, do fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. 93.5 Red FM, Bajate Raho.